Ακαχπανή. Μπατρή κοσού, Μοντζίτ Κουκουέ. Ετια πρωτάν μπατρή χωμουχούλ. Ραστροπότη Σιμωτή Ντροπότη Μουρμουέ κόε, για ভাৰত ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভজনক নহয় বৰং এয়া হৈছে এই খণ্ডৰ শান্তি স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন ৩ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব উত্তৰ কাশীৰ ধাৰালী দাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত আৱদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনাবাহিনীয়ে অভিযান অব্যাহত ৰাখিছে আৰু গ্ৰেণ্ড মাষ্টাৰ্ছ দবা প্ৰতিযোগিতা 2025ৰ তৃতীয় সংস্কৰণ আজি চেন্নাইত আৰম্ভ হ'ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰত ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়কী নহয় বৰং এয়া হৈছে এই খণ্ডৰ শান্তি স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰুমুৱেলডেছ মাৰ্কো জুনিয়ৰৰ প্ৰথম ভাৰত ভ্ৰমণক স্বাগতম জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দুয়োখন দেশৰ মাজৰ ব্যাপক সহযোগিতাত দীৰ্ঘদিন ধৰি থকা উচ্চ পৰ্যায়ৰ সম্পৰ্ক বৰ্ধিত ব্যৱসায় আৰু বাণিজ্য সামুদ্ৰিক ক্ষেত্ৰ আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি শক্তিশালী প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা জড়িত হৈ আছে তেওঁ কয় যে ভাৰত আৰু ফিলিপাইনছৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্ক আছে আৰু ই সভ্যতাজোৰা সম্পৰ্ক ঐতিহাসিক সম্বন্ধ আৰু পাৰস্পৰিক মূল্যবোধৰ ওপৰত আধাৰিত শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ফলত ভাৰত আৰু ফিলিপাইনছৰ মাজত বহুপাক্ষিক সহযোগিতা বৃদ্ধি পাব তেওঁ লগতে ফিলিপাইনছ চৰকাৰক পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায় তেওঁ ফিলিপাইনছৰ সৈতে উন্নয়নমূলক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে এই ক্ষেত্ৰত তেওঁ দেশখনৰ থলুৱা সম্প্ৰদায়ৰ লোকসকলৰ দৈনন্দিন জীৱন উপকৃত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা তাৎক্ষণিক প্ৰভাৱ প্ৰকল্পৰ কথা উল্লেখ কৰে ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মাৰ্কোছ জুনিয়ৰৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব বুলি দুয়োগৰাকী নেতাই বিশ্বাস ব্যক্ত কৰে শ্ৰীমতী মুৰ্মুৱে অতিথি ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰো আয়োজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন ৩ উদ্বোধন কৰিব এই অনুষ্ঠানতে শ্ৰীমোদীয়ে এখন ৰাজহুৱা সভাতো ভাষণ দিব চেণ্ট্ৰেল ভিষ্টাৰ ব্যাপক সম্প্ৰসাৰণৰ অংশ হিচাপে এই কৰ্তব্য ভৱন ৩ মুকলি কৰা হ'ব আকাশবাণীৰ দিল্লীৰ সংবাদদাতাই জনোৱা মতে দেশৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ কাম কাজসমূহ সুসংগঠিত কৰা তথা শাসন ব্যৱস্থাক অধিক সক্ষম কৰি তোলাৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা ভালেমান সামূহিক কেন্দ্ৰীয় সচিবালয় ভৱনৰ ভিতৰত কৰ্তব্য ভৱন ৩ হৈছে প্ৰথমটো এনে ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব কৃষি বিজ্ঞান আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ব্যক্তি অধ্যাপক স্বামীনাথনৰ জন্ম শতবৰ্ষ উদযাপনৰ লক্ষ্যৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সহযোগত এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানে কাইলৈৰ পৰা অহা শনিবাৰলৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে এই সন্দৰ্ভত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডঃ এম এল জাতে সাংবাদিকৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানতেই বিশিষ্ট বিজ্ঞানীগৰাকীৰ সন্মানাৰ্থে ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব ভাৰতক এখন খাদ্যৰ অভাৱী ৰাষ্ট্ৰৰ পৰা প্ৰচুৰ খাদ্য সম্ভাৰেৰে পূৰ্ণ ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ গুৰুত্বপূৰ্ণ ভূমিকাত সঞ্চালক প্ৰধানগৰাকীয়ে আলোকপাত কৰে এম এছ স্বামীনাথন গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ সৌম্যা স্বামীনাথনে এই সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব আৰু বিশ্বব্যাপী বহনক্ষম কৃষিৰ ভৱিষ্যত নিৰ্মাণত ইয়াৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে চিৰসেউজ বিপ্লৱ জৈৱ আনন্দৰ পথ মূল মন্ত্ৰৰে আয়োজিত এই সন্মিলনত বহনক্ষম আৰু ন্যায়সংগত বিকাশৰ ক্ষেত্ৰত অধ্যাপক স্বামীনাথনৰ জীৱনজোৰা অৱদানৰ প্ৰতি সন্মান জনোৱা হ'ব এই সন্মিলনে চিৰসেউজ বিপ্লৱৰ সিদ্ধান্তসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলোচনাৰ বাবে বিজ্ঞানী নীতি নিৰ্মাতা উন্নয়ন পেছাদাৰী তথা অংশীদাৰীসকলক এখন গোলকীয় মঞ্চ প্ৰদান কৰিব এই সন্মিলনত জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰ ব্যাপক আৰু প্ৰযুক্তিচালিত জীৱন ধাৰণৰ সমাধান বিকাশৰ দিশত যুৱ মহিলা আৰু সমুদায়ৰ অংশগ্ৰহণ আদিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব উত্তৰ কাশীৰ ধাৰালীত দাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত আৱদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনাবাহিনীয়ে অভিযান অব্যাহত ৰাখিছে সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে 20 জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে আনহাতে আহতসকলক হৰচিলত থকা সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰাখণ্ডত খীৰ গংগা নৈৰ অৱবাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত উত্তৰকাশী জিলাৰ ধাৰালি গাঁৱত বিস্তৰ ক্ষয় ক্ষতি হয়। জিলা তাৎক্ষণিক অভিযান কেন্দ্ৰই জনোৱা মতে এই বানে গাঁওখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা, হোটেল আৰু দোকান উটুৱাই নিয়ে। সামৰিক বাহিনী, জিলা দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন আৰু স্থানীয় কেতবোৰ সহায়কাৰী দলৰ সহযোগিতাত বিশেষ অভিযান চলাই থকা হৈছে। জিলা দণ্ডাধীশ প্ৰশান্ত আৰিয়াই কয় যে প্ৰাৰম্ভিক তথ্য অনুসৰি বানত 4 লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্রী পুষ্কর সিং ধামিয়ে পরিস্থিতি পর্যালোচনার বাবে নিরন্তর উচ্চপদস্থ বিষয়াসকলৰ সৈতে যোগাযোগ রক্ষা করে আছে। তেওঁ কয় যে আবদ্ধ লোকসকলক নিরাপদ স্থানলৈ স্থানান্তরিত করা হৈছে আৰু পরিস্থিতি নিরন্তর পর্যবেক্ষণ কৰি থকা হৈছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে এই আকস্মিক বানত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ সফলতা কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে জিলাখনৰ এই দুৰ্যোগৰ সময়ত সহায় কৰিব পৰাকৈ বহুকেইটা সঁহাৰি বাহিনীয়ে ৰাজ্য চৰকাৰৰ পৰ্যবেক্ষণত অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহেও উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি এই ঘটনাৰ সবিশেষ বুজ লয়। নতুন দিল্লীত কালি ভাৰত নিউজিলেণ্ডৰ প্ৰতিৰক্ষা সম্পৰ্কীয় কৌশলগত আলোচনাৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত হয়। দুয়োখন দেশৰ নিৰাপত্তা আৰু দ্বিপাক্ষিক সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এই আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰ মুৰববী কেথলিন পিয়ৰ্ছে বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে দুয়োখন ৰাষ্ট্ৰই চলি থকা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিশেষকৈ প্ৰশিক্ষণ, সামৰ্থ বিকাশ, প্ৰতিৰক্ষা উদ্যোগ, সামুদ্ৰিক সুৰক্ষা আৰু বহুজাতিক সহযোগিতাৰ ক্ষেত্ৰত বৰ্তমানৰ সহযোগিতাৰ ক্ষেত্ৰসমূহ বৃদ্ধিৰ পথ অন্বেষণ কৰিছে। বেলুচিস্তানৰ নুস্কি জিলা যোৱা নিশা পথৰ দাঁতিত সংঘটিত এটা বোমা বিস্ফোৰণত 3 পাকিস্তানী সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে আন 3 গুৰুতৰভাৱে আহত হয়। বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। বেলুচিস্তানত পাকিস্তানী সেনাৰ আগ্ৰাসনক নিৰন্তৰ আলোকপাত কৰি বিভিন্ন মানৱ অধিকাৰ সংস্থাই প্ৰতিবাদ চলাই থকাৰ মাজতে এই আক্ৰমণ সংঘটিত হয়। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ গাজা ষ্ট্ৰীপত সম্পূৰ্ণ সামৰিক দখল কৰাৰ বিতৰ্কিত প্ৰস্তাৱৰ ওপৰত আলোচনা হ'বলগীয়া বহু প্ৰত্যাশিত ইজৰাইলৰ নিৰাপত্তা কেবিনেট বৈঠক পিছুৱাই দিয়া হৈছে। হামাছৰ সৈতে প্ৰায় দুবছৰীয়া সংঘাতৰ অন্তত পেলেষ্টাইনৰ ভূখণ্ড সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে আগবঢ়োৱা এই প্ৰস্তাৱক লৈ চৰকাৰ আৰু সামৰিক নেতৃত্বৰ মাজত মতবিৰোধ হোৱাৰ বাবেই বহু প্ৰত্যাশিত বৈঠকখন পিছুৱাই দিয়া হৈছে বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইজৰাইলৰ চৰকাৰী বিষয়াসকলে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে গাজাক সম্পূৰ্ণৰূপে দখল কৰি হামাছক পৰাস্ত কৰাৰ লগতে ইজৰাইলী পণবন্দীসকলৰ মুক্তি নিশ্চিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। গ্ৰেণ্ডমাষ্টাৰ্ছ দবা প্ৰতিযোগিতা 2025ৰ তৃতীয় সংস্কৰণ আজি চেন্নাইত আৰম্ভ হ'ব। প্ৰতিযোগীসকলক মাষ্টাৰ্ছ আৰু চেলেঞ্জাৰ্ছ হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছে। আজি মাষ্টাৰ্ছৰ প্ৰথম ৰাউণ্ডত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইছিয়ে আমেৰিকাৰ আভণ্ডাৰ লিয়াঙৰ বিৰুদ্ধে খেলিব আৰু বিদিত গুজৰাটীয়ে জৰ্ডেন ভান ফৰেষ্টৰ মুখামুখি হ'ব। চেলেঞ্জাৰ্ছ শাখাত হৰিকা দ্ৰোণাৱল্লী আৰু বৈশালীৰ ৰমেশ বাবুক লাইন আপত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা শাখাই একক ৰাউণ্ড ৰবিন ফৰ্মেট অনুসৰণ কৰিব আৰু প্ৰতিযোগীসকলৰ মাজত 9 ৰাউণ্ডত খেল অনুষ্ঠিত হ'ব। থাইলেণ্ডত অনুষ্ঠিত 19 আৰু 22 অনূৰ্ধ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2025ত ভাৰতীয় বক্সাৰসকলে আকৰ্ষণীয় প্ৰদৰ্শন কৰিছে। 19 বছৰ অনূৰ্ধৰ শাখাত 7 মহিলা বক্সাৰে পদক নিশ্চিত কৰিছে। জক্সিকা, নিশা, মুস্কান আৰু ভিনিয়ে নিজ নিজ ওজন শাখাত পদক নিশ্চিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰত ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়কেই নহয় বৰং এয়া হৈছে এই খণ্ডৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন 3 উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। উত্তৰকাশীৰ ধাৰালিত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনাবাহিনীয়ে অভিযান অব্যাহত ৰাখিছে আৰু গ্ৰেণ্ডমাষ্টাৰ্ছ দবা প্ৰতিযোগিতা 2025ৰ তৃতীয় সংস্কৰণ আজি চেন্নাইত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।